এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ। ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সমগ্ৰ শিক্ষা অসমৰ শিক্ষানুষ্ঠানসমূহলৈ পত্ৰ প্ৰেৰণ। আৰু US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি তৃষা জোলি আৰু গায়ত্ৰী গোপীচান্দৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ বিতং বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশৰ নৱগঠিত কেই পান্যৰ জিলাৰ ইয়াজালি চক্ৰৰ অন্তৰ্গত নিপকো প্ৰকল্প কলনীত যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে আজি আকস্মিক বানৰ সৃষ্টি হয়। নিপকোৰ সূত্ৰই প্ৰকাশ কৰা মতে, বানৰ ফলত নিপকো কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰ গতিত সোমাই অহা পানীয়ে কমেও 18টা আৱাসিক কোৱাৰ্টাৰৰ ক্ষতিসাধন কৰে। এই ঘটনাত এতিয়ালৈকে 7গৰাকী লোক সন্ধানহীন হৈ আছে। ইপিনে অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত অৰুণাচল প্ৰদেশৰ ইয়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ পুৱা 6 বজাৰ পৰা 9 বজাৰ ভিতৰত হোৱা বৰষুণে আকস্মিক বানৰ সৃষ্টি কৰিছে। আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হৈছে। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ডঃ ৰবি কুটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে কথা পাতিছে আৰু তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। এই সন্দৰ্ভত মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে এইদৰে কয়।
এতিয়ালৈকে যিখিনি খবৰ পাইছো তেনেকুৱা ধৰণৰ বিপদৰ খবৰ পোৱা নাই, আৰু ব্ৰহ্মপুত্ৰ যিহেতু নামি আছে সেইকাৰণে পানীখিনি ধুনীয়াকে বৈ গৈছেগে, কিন্তু তথাপিও বতৰৰ কথা কোনো ক'ব নোৱাৰে আৰু আমি হস্তম হৈ আছো ৰাইজসকলক যাতে আমি বিপদত নপৰাকে যাতে ৰক্ষা কৰিব পাৰো। ক্লাউড ব্ৰাঞ্চটো এনেকুৱা ধৰণৰ, এনেই বৰষুণৰ পানীটো বা আমাৰ যেতিয়া গেট খোলে আজিৰ দিনত আমি আগতীয়াকে গম পাওঁ। এতিয়া কেইদিনমানৰ আগতে কপিলিত খুলিছিলে, আমি আগতীয়াকে গম পালো। আমি ব্যৱস্থা লোৱাৰ কাৰণে আগতে কপিলি খোলাৰ লগে লগে যিটো ভয়ংকৰ এটা পৰিৱেশ হয় সেই পৰিৱেশটো নাই। ইয়াতো গেটৰ লৈ পেলাই এইবাৰ সমস্যা হোৱা নাই, আজিৰ সমস্যাটো হৈছে একেবাৰে সাডেনলি এইটো এটা এটমস্ফিয়াৰ ক্রিয়েশন, এইটো এটা ভগবানৰ সৃষ্টি বুলি কলেও ভুল নহয়। এইটো এটা সাডেনলি এটা ক্লাউড ব্রাস্ট হলে মানে তৎক্ষণিকভাৱে যেটো ফ্লেশ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্রকৃতির লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও যিখিনি আমি নামনি অঞ্চলত এডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা সেই ব্যৱস্থা দি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ ব্যৱস্থা।
ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নৈ আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে দ আৰু বান প্ৰৱণ এলেকাত বাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোবাল সুতলৈ চাই জনসাধাৰণক বানত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়ত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। অসম অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 315 ক নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভালেমান ঠাইত হোৱা ভূমিস্খলন হোৱাৰ বাতৰি পোৱা গৈছে। তিৰাপৰ 2 স্থানত হোৱা ভূমিস্খলনৰ বাবে অসমৰ ডিব্ৰুগড় জিলাৰ জয়পুৰ আৰু অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ দেওমালি আৰু খোনছাৰ মাজত পথ যোগাযোগ ব্যাহত হৈছে। জিলা প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ পথছোৱাৰে যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। বজালি জিলাৰ বনগাঁও অঞ্চলত আজি বিধায়ক ধৰ্মেশ্বৰ ৰায়ে বান পৰিস্থিতিৰ বুজ লয়। কাল দিয়া নৈ বাঢ়নী পানীয়ে অঞ্চলটোৰ একাধিক স্থানত তীব্ৰ ক্ষয় ক্ষতি সাধন কৰাৰ লগতে এটা মথাউৰি ছিগি যোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। বিধায়কগৰাকীয়ে বনগাঁৱৰ বিভিন্ন অঞ্চল ঘূৰি বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। স্থানীয় ৰাইজে বিধায়কগৰাকীক ভগ্ন মথাউৰি আৰু নৈৰ খহনীয়া অঞ্চলত অবৈধভাৱে বালি আৰু মাটি খনন কৰাৰ ফলত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। বিধায়ক ৰায়ে পৰিস্থিতিৰ বুজ লোৱাৰ অন্ত জলসম্পদ বিভাগৰ বিষয়াসকলক ভগ্ন মথাউৰি তিনিদিনৰ ভিতৰত মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। বিধায়কগৰাকীয়ে স্পষ্টভাৱে কয় যে বান আৰু নৈৰ খহনীয়াৰ ফলত সাধাৰণ ৰাইজ যাতে অধিক কষ্টৰ সন্মুখীন নহয় তাৰ বাবে অতি ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগিব। স্থানীয় জনসাধাৰণে কালদিয়া আৰু পহুমৰা নদীত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ বালি আৰু মাটি খননক লৈ বিধায়কগৰাকীৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে কয় যে এই অবৈধ খননৰ ফলতেই নদীৰ স্বাভাৱিক গতিপথ ব্যাহত হৈছে। বিধায়ক ৰায়ে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিয়ে আৰু সংশ্লিষ্ট বিভাগসমূহক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনায়। একে সময়তে বন বিভাগৰ ভূমিকাক লৈও সৰব হৈ উঠে স্থানীয় বিধায়কগৰাকী। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনীয়তা আছে বুলি উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰশীলতা বিষয়ক এখন কৰ্মশালাত অংশগ্ৰহণ কৰি শ্ৰীবৰাই আজি এইদৰে কয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ নেতৃত্বত অসম ক্ৰমাৎ দেশৰ প্ৰতিৰক্ষা উৎপাদন মানচিত্ৰত শক্তিশালী স্থান দখলৰ দিশে আগবাঢ়িছে। তেওঁ লগতে খণ্ডটোৰ সৈতে জড়িত উদ্যোগসমূহক অসমত উৎপাদন কৰিবলৈ আৰু উৎপাদন গোট স্থাপন কৰিবলৈ আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দহলৈ বৃদ্ধি পাইছে। বৰ্তমানলৈকে এই ৰোগত 42 লোক আক্ৰান্ত হৈছে। এই ৰোগত আক্ৰান্ত হৈ কামৰূপ জিলাত 3 বৰপেটা আৰু লখিমপুৰত 2, কামৰূপ মহানগৰ, কাছাৰ আৰু যোৰহাট জিলাত 1 লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। তদুপৰি ৰাজ্যত বৰ্তমান একিউট এনকেফেলাইটিছ চিণ্ড্ৰমত আক্ৰান্ত লোকৰ সংখ্যাও 519 বৃদ্ধি পাইছে। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে এনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা জিলাসমূহত প্ৰতিষেধক প্ৰদান, স্বাস্থ্যকৰ্মীৰ বাবে প্ৰশিক্ষণ আৰু জনসজাগতামূলক কাৰ্যসূচীৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ 3 লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে ঔষধ মিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কাৰ্য ৰূপায়ণ কৰা হয়। তদুপৰি জিলাখনৰ গাহৰি পালন কৰা অঞ্চলসমূহতো গাহৰি তেজ পৰীক্ষা কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে জনাইছে। ডেংগি ৰোগত আক্ৰান্ত হৈ মৰিগাঁৱৰ গছৰগুৰি নিবাসী এগৰাকী যুৱতীৰ কালি মৃত্যু হয়। আমাৰ মৰিগাঁও সংবাদদাতাই জনোৱা অনুসৰি প্ৰায় 15 পূৰ্বে কৰ্মস্থলীৰ পৰা উভতি অহাৰ পাছতে যুৱতীগৰাকী অসুস্থ হৈ পৰে। 5 যুৱতীগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু 5 স্বাস্থ্য কিছু উন্নত হোৱাত ঘৰলৈ উভতি যায়। পুনৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত যুৱতীগৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰা হয়। চিকিৎসাৰ সময়ত ডেংগি ৰোগ ধৰা পৰে আৰু কালি যুৱতীগৰাকীয়ে মৃত্যু খাবতি লয়। জিলাখনত ডেংগি আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে এইদৰে কয়।
জাপানীজ এনকেফেলাইটিছ আমাৰ ইয়াত অলৰেডি ফাৰ্ষ্ট পেয়াৰ জাপানীজ এনকেফেলাইটিছ হৈছিলে। অলৰেডি 4 আমাৰ 2 জি এন আৰ চিত আছে, জি এন আৰ চি এম জি এম চিত আছে, আৰু 1 আছে গুড হেল্থ হস্পিটেলত, বাকী যিটো 1 আছে ৰিকভাৰী হৈছে, 4 আমাৰ ভিলেজ হৈ আছে। ডেংগু আৰু জাপানীজ এনকেফেলাইটিছ হলে আমাৰ প্ৰথম কথা হৈছে প্ৰিভেনশ্যনটোৱে মেইন কথা। আমি ধৰি লওক এই বস্তু আমাৰ নহওক, আপোনালোকে জানে যে জাপানীজ এনকেফেলাইটিছ বেমাৰটো কেনেকে বিয়পে। আমাৰ যিবিলাক ধৰি লওক পগলি বা ভেৰিয়াৰ পৰা গাহৰি এই বস্তুবিলাকৰ যাতে সেইবিলাক
ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম্পিউটাৰ টেবলেট ইউ পি এছ আৰু IFBSকে ধৰি তথ্য প্ৰযুক্তিৰ সঁজুলি চুৰি হোৱাৰ ঘটনালৈ চাই সমগ্ৰ শিক্ষা অসমে বিদ্যালয়সমূহৰ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিবলৈ নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে। মিছন সঞ্চালক ডঃ ওম প্ৰকাশৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনাযোগে জিলা মিছন সমন্বয়ক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শককে ধৰি জিলা কৰ্তৃপক্ষসমূহক এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। অধিসূচনাখনত লগতে চকীদাৰ থকা স্বত্তেও সংঘটিত চুৰিৰ ঘটনাৰ পৰা গুৰুতৰ সুৰক্ষা গাফিলতিৰ কথা স্পষ্ট হৈছে আৰু ইয়াৰ ফলত বাৰে বাৰে শৈক্ষিক সম্পদৰ লোকচান হোৱা বুলি উল্লেখ কৰা হৈছে। নতুন নিৰ্দেশনাৰ অধীনত বিদ্যালয়সমূহক চকীদাৰসকলক বাধ্যতামূলকভাৱে নৈশ কৰ্তব্যত নিয়োজিত কৰিবলৈ আৰু কৰ্তব্যৰ সময়ত হোৱা চুৰিৰ ঘটনাৰ বাবে তেওঁলোকক জবাবদিহি কৰিবলৈ কোৱা হৈছে। বিদ্যালয়সমূহক লগতে চুৰিৰ ঘটনাৰ বিষয়ে ততালিকে স্থানীয় থানাত অৱগত কৰিবলৈ কোৱা হৈছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি আমট্ৰনৰ প্ৰতিনিধি আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অনলাইন ৰাজহ সংগ্ৰহ ব্যৱস্থা সুদৃঢ় আৰু সুচল কৰাৰ বিষয়ে আলোচনা কৰা হয়। আলোচনাত স্বচ্ছতা বৃদ্ধি, পৰিচালনগত আসোৱা দূৰীকৰণ আৰু দক্ষ ৰাজহ প্ৰশাসনৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ বিভিন্ন পদক্ষেপৰ অন্বেষণ কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় বন সেৱাৰ বিষয়া সংস্থাৰ এটা দলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মন্ত্ৰীগৰাকীয়ে সেৱা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ লগতে বহনক্ষম ব্যৱস্থাপনা আৰু সমূহীয়া প্ৰচেষ্টাৰ জৰিয়তে ৰাজ্যৰ বনভূমি তথা প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বিষয় লৈ মত বিনিময় কৰে। চৰাইদেউ জিলা প্ৰশাসনে সোণাৰী মৰাণ পথৰ উন্নয়নৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা পৰ্যায়ৰ ভূমি ক্ৰয় সমিতিয়ে অসমমালা আঁচনিৰ তৃতীয় পৰ্যায়ত ভোজো ৰেলৱে ক্ৰছিঙৰ পৰা জাজৰী পাছাদীলৈকে পথছোৱাৰ উন্নীতকৰণৰ উদ্দেশ্যে মাহমৰা ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখন গাঁৱৰ ভূমি ক্ৰয়ৰ জৰিয়তে অধিগ্ৰহণৰ সিদ্ধান্ত লৈছে। ভূমি অধিগ্ৰহণ কৰিবলগীয়া গাঁওসমূহৰ ভিতৰত কাকতিবাৰী গ্ৰান্ত, জাপিধৰা, লিকচন, দিচাংকো খাবি, বুঢ়াগোহাঁইবাৰী, গৰ্কক অন্যতম।
সমগ্ৰ শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ দহ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত 2026-27 শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনেধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। এই দিনকেইটাত ছাত্ৰ ছাত্ৰীসকলক গছৰ সৈতে বন্ধুত্ব কৰা, বিশেষজ্ঞৰ সৈতে কথোপকথন, হস্ততাঁত, হস্তশিল্প উদ্যোগ, চাহ উদ্যোগ পৰিদৰ্শন, ভাস্কৰ্য আৰু কলা সম্বন্ধীয় কাৰ্যকলাপ, দুগ্ধপাম, পুখুৰী, পশুধন, উদ্যান শস্য আদি পৰিদৰ্শনৰ ব্যৱস্থা কৰাৰ বাবে পত্ৰখনত উল্লেখ কৰা হৈছে। ইউনিচেফ ইণ্ডিয়া আৰু ইউনিচেফ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জ্যেষ্ঠ শিশু সুৰক্ষা বিশেষজ্ঞসকলক লৈ গঠিত এটা প্ৰতিনিধি দলে আজি নগাঁও জিলাত শিশু কল্যাণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত কৰ্মৰত মুখ্য অংশীদাৰসকলৰ সৈতে আলোচনাত মিলিত হয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ইউনিচেফ ইণ্ডিয়াৰ শিশু সুৰক্ষা শাখাৰ মুখ্য বিষয়া মিলন কিদানে, প্ৰতিনিধি দলৰ শিশু সুৰক্ষা বিশেষজ্ঞ লক্ষ্মীনাৰায়ণ নন্দকে ধৰি আন কেইবাগৰাকী শিশু সুৰক্ষা বিশেষজ্ঞ উপস্থিত থাকে। আলোচনাকালত প্ৰতিনিধি দলটোৱে নগাঁও জিলাৰ সামগ্ৰিক শিশু সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰা, বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয় উন্নীত কৰা, শিশুৰ নিৰাপত্তা, যত্ন তথা সৰ্বাংগীন কল্যাণ সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। US অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি তৃষা জল্লি আৰু গায়ত্ৰী গোপীচান্দ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটিটোৱে প্ৰথম ৰাউণ্ডত স্পেইনৰ পাউলা লোপেজ আৰু লুচিয়া ৰড্ৰিছক 21-12, 14-21 আৰু 21-13 গেমত পৰাস্ত কৰে। তৃষা আৰু গায়ত্ৰীয়ে পৰৱৰ্তী ৰাউণ্ডত জাপানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চৰাইদেউ জিলাৰ এঙেৰা কোঁৱৰ গাঁও নিবাসী স্বাধীনতা সংগ্ৰামী কালীনাথ কোঁৱৰৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 98 বছৰ। কোঁৱৰৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি জিলাখনৰ প্ৰশাসনিক বিষয়া, অসম ৰাজ্যিক স্বাধীনতা সংগ্ৰামী সন্থাৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে তেওঁৰ মৃত্যুত শ্ৰদ্ধা নিবেদন কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ। ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সমগ্ৰ শিক্ষা অসমৰ শিক্ষানুষ্ঠানসমূহলৈ পত্ৰ প্ৰেৰণ। আৰু US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি তৃষা জল্লি আৰু গায়ত্ৰী গোপীচান্দৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত।